গুড ইভিনিং, এইটো আকাশবাণী কইমা। আজি চাম লগা নাগামিজ খবৰ পঢ়ি আছে মিৰিয়াম। পহিলা হেডলাইনছ। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু জাৰ্মান চাঞ্চেলৰ অলাফ শ্বল্ছৰ পৰা 7th ইণ্টাৰ গভৰ্ণমেণ্টেল কনচালটেচনছটো কো চেয়াৰ কৰিছে নিউ দিল্লীতে। ডক্টৰ কেকৰেল হলিয়ে য়মে স্কুল এডুকেশ্যন আৰু এ চি আৰ ডি লগা এডভাইজাৰ পৰা কৈছে ডিপাৰ্টমেণ্ট হলে এডুকেশ্যন ছিষ্টেমটোৱে ডাঙৰ বদলাৱ আনিবলৈ তৈয়াৰ আছে। আৰ ডি এন এছ আই আৰ ডি মিনিষ্টাৰ মেটছুবো জামিৰে কৈছে স্কটছ এণ্ড গাইডছ লগা যোগদানটো ছ'চাইটিৰ কাৰণে জৰুৰী আছে। আৰু এগ্ৰি এডভাইজাৰ মাথা য়ান্থাৰ পৰা গভৰ্ণমেণ্ট স্কুলছতে সুধাৰ আনিবলৈ কমিউনিটি, পেৰেণ্টছ, টিচাৰ্ছ আৰু ষ্টুডেণ্টছ লগা ডাঙৰ হাত লাগিয়ে কৈ দিছে। এতিয়া পূৰা খবৰ। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু জাৰ্মান চাঞ্চেলৰ অলাফ শ্বল্ছৰ পৰা 7th ইণ্টাৰ গভৰ্ণমেণ্টেল কনচালটেচনছ আই জি চি কো চেয়াৰ কৰিছে দিল্লীতে। আই জি চি হলে দুইটা দেশ লগা মিনিষ্টাৰ্ছ খান লগ পাই কিনে তাইখান লগা কাৰ্তব্য ৰেছপনচিবিলিটিজ খান ওপৰ কথা পাতিয়া আৰু তাইখান লগা কথা লগা ৰিজাল্টটো প্ৰধানমন্ত্ৰী আৰু চাঞ্চেলৰ লগত ভাগ কৰিয়া এটা মঞ্চ আছে। ইটো ইভেণ্ট সময়তে প্ৰাইম মিনিষ্টাৰ মোদী জনাইছে দুই চাল পৰা ইণ্ডিয়া আৰু জাৰ্মানীৰ ভিতৰ খাছ এৰিয়াছ খানতে আগে ভাৰি কেনে আহিয়াটো কৈ দিছে। তাই আৰু বি একদম উচাই পৰা জাৰ্মানীৰ লগত ডিফেন্স টেকনলজি, এনাৰ্জি আৰু গ্ৰীণ ছাষ্টেইনেবল উন্নতিতে মিলি কেনে কাম কৰি থাকি কেনে আহিয়া পৰা ডাঙৰ বিশ্বাস দুয়োটা দেশ ভিতৰত থাকিয়াটো জনাইছে।
हमने ग्लोबल स्तर पर रिन्यूएबल एनर्जी के निवेश पर उसके लिए प्लेटफॉर्म बनाया है और आज ग्रीन हाइड्रोजन रोड मैप भी जारी किया है। हमें खुशी है कि भारत और जर्मनी के बीच शिक्षा, स्किलिंग और मोबिलिटी पर काम चल रहा है। जर्मनी द्वारा जारी की गई स्किल लेबर मोबिलिटी स्ट्रेटेजी का स्वागत है। मेरा विश्वास है कि आज की ये मीटिंग हमारी पार्टनरशिप को नई ऊंचाई पर ले जाएगी।
প্ৰাইম মিনিষ্টাৰ পৰা ঘোষণা কৰিছে কি জাৰ্মানী হলে স্কিল্ড ইণ্ডিয়ান কাৰণে চাল লগা ভিজা কোটাটো 20,000 পৰা 90,000 উঠাবলৈ আছে। চাঞ্চেলৰ শ্বল্ছ তাই লগা কথা আনিয়া সময় ইণ্ডিয়া আৰু জাৰ্মানীৰ ভিতৰ আৰু তাগৰা পৰা চাত দি কিনে কাম কৰি যাবলৈ কৈ দিছে।
Today we are meeting in the world's biggest democracy, the fastest growing major economy in the world with the most rapidly expanding renewable energy sector of any major economy. A country at the heart of the world's most dynamic region, the Asia Pacific. In a nutshell, the Asia Pacific conference has come to the right place at the right time.
Dr. Kekril Holyo Yome, advisor for school education and SCRT para koise ki department khan hole education system te bhal badlav anibole koshish kori ase aro Nagaland administrative education service to joldi para shuru koribole bhavna rakhi ase. School administrative officers association Nagaland laga 15 general কনফাৰেন্স কহিমাতে কথা কোৱা সময় জনাইছে কি 100 ওপৰ স্কুলছ হলে ইটো চাল বন্ধ হবলৈ থাকি আছে। ডিপাৰ্টমেণ্টখন 450 স্কুলছটো 3 চাল পৰা 4 চাল ভিতৰত বন্ধ কৰিবলৈ কথা কৰি আছে।
We will make sure that our schools are efficient. We will make sure that this appeasement policy of everybody, every big village kale wants to have a school, that we should stop. We are also encountering the problems of the mushrooming of private schools. So right now we have 706 private schools. Recently we have given recognition for 69 private schools to be recognized. We call it provisional. I've gone over the rules. None of the schools fit into the policy framework which we have made amended in 2018. We will be opening up a lot more higher secondary because colleges are now not allowed to take up 11 and 12.
কমিশনাৰ এণ্ড ছেক্ৰেটাৰী স্কুল এডুকেশ্যন আৰু এ চি আৰ টি কেভিলিয়নৰ আংগামেবি ইটো খাছ ইভেণ্টে কথা আনিছে। মকুকচুং ডিষ্ট্ৰিক্ট ভাৰত স্কটছ এণ্ড গাইডছ খান আজি পি চুলু আও মেমৰিয়েল পাৰ্ক মকুকচুংতে তাইখান লগা 75 ইয়াৰ্ছটো মানাইছে। ৰুৰেল ডেভেলপমেণ্ট এণ্ড ষ্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট লগা মিনিষ্টাৰ মেটছুবো জামিৰে কৈছে স্কটছ এণ্ড গাইডছ লগা কাম পৰা খাছ ভেলুজ লয়েল্টি, কৰেজ, কাইণ্ডনেছ আৰু ইণ্টিগ্ৰেটি যোনখন আমি খান লগা জীৱনটো জৰুৰী আছে ইটো লগা শিকেট দিয়া কৈছে। তাই কৈছে আজিকালি নৌজোৱান লগা জীৱনটো হলে দুখ দিগদাৰী আৰু কৰ্তব্য খান বেছি আছে। এইটো কাৰণে স্কটছ এণ্ড গাইডছ লগত নিজৰ কমিউনিটিতে ৰ'ল মডেল এটা হৈ কিনে ছ'চাইটিৰ লগা অহা দিনটো আগে লৈ যাব নিমিত্তে মদব কৰিবলৈ মন উঠাই দিছে। ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ লগা এডভাইজাৰ মাথাং য়ান্থান কৈছে কি কমিউনিটি, আমা বাবা, টিচাৰ্ছ আৰু ষ্টুডেণ্টছ খান চব স্কুলছ খান ভাল পৰা পাৰফৰ্ম কৰিয়াতে হাত আছে। তাই হলে 39th সেনিস এসেম্বলি কনস্টিটুয়েন্সি ওয়াকাতে গভর্নমেন্ট স্কুলস টিচার্স লগা ওয়ার্কশপ থাকিয়াতে কথা আনিছে। ইয়ান্থান পৰা টিচার্স খান লগত তাই খান লগা ক্লাসেস খান মিস না কৰি কেনা মন দি কেনা স্টুডেন্টস লগত ভাল শিক্ষা দিবলৈ মন উঠাই দিছে। তাই কৈছে বেশি আমা বাবা হলে বাচ্চা খানকে ভাল লেখা পড়ার কারণে বাহার জায়গাতে পাঠাই থাকে গোটে নিজের লাগা ইকোনমি তো নিচে যাই আছে। তাইপরা বস্তি মানুষ লগত বস্তি লাগা স্কুলস খান ওপর বিশ্বাস থাকি বলে কইছে আর কইছে আজিকালি লাগা টেকনোলজি পারা হইলে বস্তি খানতে বি ভাল এডুকেশন তো দিব পারিব। ইয়ানথান পারা আরো চেতাবনী দিছে কি স্টুডেন্টস খান বস্তি স্কুলসতে কমতি হইলে মানে স্কুলস তো বন্ধ হয়ে যাব, ইটু নিমিত্তে সব মানুষ ইটুকে বাঁচাই রাখবলে মন উঠাই দিছে। ইটু আকাশবাণী কহিমা পারা খবর শুনে আছে, খবর জলদি পারা পাব নিমিত্তে আমি খান লাগা এক্স হ্যান্ডেল AIR নিউজ এলার্ট AIR আন্ডারস্কোর কহিমাতে ফলো করবি। আপনি খান আকৌ এই খবরটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চ্যানেল AIR নিউজ কহিমাৰ পৰা শুনিব পাৰিব। এডভাইজাৰ টু চিফ মিনিষ্টাৰ আৰু ইনভেষ্টমেণ্ট ডেভেলপমেণ্ট অথৰিটি নাগালেণ্ড আবু মেথা পৰা কহিমাকে হুনৰ খান টানিব পৰা জেগা একটা বনাই কিনে নাগালেণ্ডকে উচাই পঞ্চাবলৈ হাত দিবলৈ কৈ দিছে। ভিজন ডকুমেণ্ট আৰু ৰড মেপটো বনাই কিনা তাই এইটো কথাটো হ'লে চুতনমীয়া খেল ডে আৰু চুতনমীয়া ষ্টুডেণ্টছ ইউনিয়ন লগা প্লেটিনিয়াম জুবলি চেলিব্ৰেশ্যন কহিমাতে থাকিয়াতে আনিছে। ফৰৱাৰ্ড থিংকিং গ'লছ আগে বাঢ়িয়া ভাৱনা কৰি যাব ওপৰত জৰুৰী থাকিয়া বি জানি কিনা
What is the vision for Kohima in future? How will Kohima compete with the rest of the world? How do we protect the interests of Kohima so that the present generation and the next generation can be successful citizens in this new world order? How do we make our children ready for tomorrow? I want to advise my elders, TKL community, the council, that for the next 75 years, next 50 years, let us make
মিষ্টাৰ মেহতা পাৰা ভাৰত দেশটো একদম জলদি পৰা ইকনমিক উচাই আৰু দেশ বৰ্তে সবচে পপুলেটেড কাণ্ট্ৰি হোৱা যদি এছিয়ান কাণ্ট্ৰিজ খান উঠি থাকি আছে এইটো কথা ওপৰত জানকাৰী দিছে। আৰু কহিমা বি ছাষ্টেইনেবল আৰু লিভেবল চিটি একটা হ'বলৈ জৰুৰী থাকিয়াতো কৈ দিছে। MLA ডক্টৰ চিলহটৰ ৰোচৰ পৰা টি খেল মেম্বাৰ্ছ লগত আগে আহি কিনে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ আৰু ডেভেলপমেণ্ট ইনিচিয়েটিভছ খান ওপৰত চাথ দি কিনে উন্নতি আনিবলৈ মন উঠাই দিছে। মিষ্টাৰ ৰুচৰ পৰা আৰু কৈছে এতিয়া লগা সময় নিচিনা কম্পিটেটিভ দুনিয়াতে টেলেণ্ট আৰু স্কিলছটো কামিয়াবি পাবলৈ কাৰণে বেছি জৰুৰী থাকি আছে। অৰিণ্টেল কলেজ কহিমাটো হ'লে তাইখান লগা স্কিল ফেষ্ট লগা 6th এডিশ্যনটো 28 পৰা 30th অক্টোবৰতে জৰকাৰ কৰি যাবলৈ পূৰা তৈয়াৰ থাকি আছে। এইটো প্ৰগ্ৰাম লগা আচলি ভাৱনাটো হ'লে ষ্টুডেণ্টছ লগা হুনৰ টেলেণ্ট আৰু স্কিলছ খান আগে আনিব নিমিত্তে আছে আৰু তাইখানকে লম্বা লাইভলিহুড পাব নিমিত্তে সহায় কৰিবৰ কাৰণে কলেজতে প্ৰেছ কনফাৰেন্সতে কথা কোৱাতে স্কিল ফেষ্ট লগা কনভেনৰ বিজয় থৰে কৈছে এইটো প্ৰগ্ৰাম হ'লে ষ্টুডেণ্টছ লগা কনফিডেন্স বি উঠাব নিমিত্তে আছে তাইখানকে ঠিক ট্ৰেইনিং দি কিনে। মিষ্টাৰ থৰে আৰু কৈছে প্ৰগ্ৰাম পৰা ষ্টুডেণ্টছ খানকে ছাতি ভাই ঘৰ মানুহ লগত জুৰি কিনে কাম কৰিবলৈ মন উঠায় আৰু এইটো পৰা কলেজ ঘৰ আৰু কমিউনিটিতে ডাঙৰ ছাতটো দিবলৈ পাৰিব কৈ দিছে।
October 28 to 30 October, the grade in which skill training will be provided in the 6th skill fest are mushroom cultivation, basket making, bamboo works, carpentry, electrical fittings, beauty and wellness, embroidery, knitting and weaving, baking and coffee making.
আগতে তাই লগা ওয়েলকাম এড্রেস দিয়ে ওরিয়েন্টাল কলেজ লগা প্রিন্সিপাল ডক্টর ক্রেরে জুনিয়র জেভিৎসু কইছে মিডিয়া খবর মানুষ খান হলে ইনস্টিটিউশন লগা সাফা সাফি কাম দেখাতে ডাঙর হাত আছে। ডক্টৰ জেভিৎসু আৰু মিডিয়াৰ লগত মানুহৰ লগত খবৰটো পঞ্চায় দিয়া নিমিত্তে মন খুচি জনাই দিছে। আৰু একটা ডাঙৰ ছ'চিয়েল ৱৰ্কটো আজি ষ্টেট ভাৰতে থাকিছে। এইটো ক্লিনলিনেছ ড্ৰাইভটো হ'লে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পৰা মিউনিচিপেল কাউঞ্চিল, কলনী আৰু ৱাৰ্ড চেয়াৰমেন, বস্তি লগা কাউঞ্চিল লিডাৰ্ছ, স্কুলছ আৰু কলেজ ষ্টুডেণ্টছ, আলগ আলগ NGOs আৰু চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনছ আৰু চব মানুহৰ লগত মিলি কিনে চুৰু কৰিছে। এইটো মাছ ছ'চিয়েল ৱৰ্ক ৰাখিয়াটো হ'লে ৰাস্তা লগা লেতেৰা চাফা কৰিবলৈ, ঘৰ বনা সামানখন চাফা কৰিবলৈ, নালা আৰু দোকানখন পেইণ্ট কৰিবলৈ কাৰণে আৰু ছাইনেজেছখন চাফা কৰিব নিমিত্তে ৰাখিছে। খবৰ চেষ্টে আৰু একবাৰ হেডলাইনছ জনাই দি আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু জাৰ্মান চাঞ্চেলৰ অলাফ শ্বল্জৰ পৰা 7th ইণ্টাৰ গভৰ্ণমেণ্টেল ইনষ্টিটিউশ্যনছটো কো চেয়াৰ কৰিছে নিউ দিল্লীতে। ডক্টৰ কেখ্ৰেল হলিয়া হিয়মে স্কুল এডুকেশ্যন আৰু SERT লগা এডভাইজাৰ পৰা কৈছে ডিপাৰ্টমেণ্ট হ'লে এডুকেশ্যন ছিষ্টেমটোৱে ডাঙৰ বদলাৱ আনিবলৈ তৈয়াৰ আছে। RDNSIRD মিনিষ্টাৰ মেটছিবো জামিৰ কৈছে স্কটছ এণ্ড গাইডছ লগা যোগদানটো ছ'চাইটিৰ কাৰণে জৰুৰী আছে। আৰু এগ্ৰী এডভাইজাৰ মাথাং ইয়ানথান পৰা গভৰ্ণমেণ্ট স্কুলছতে চুধাৰ আনিবলৈ কমিউনিটি পেৰেণ্টছ, টিচাৰ্ছ আৰু ষ্টুডেণ্টছ লগা ডাঙৰ হাত লাগি কৈছে। আজি ৰাতি লগা নাগামিজ খবৰ ইমানতে শেষ কৰি আছে। আপুনি খান চব নিমিত্তে ভাল ৰাতি হ'ব।